ఇక ఆకాశవాణి. বাতৰি পঢ়িছো ইভা মহন্তৰ। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী ডঃ আৰ জি ৰামাদেৱৰ সৈতে বৈঠকত মিলিত হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন দিল্লীত আজি ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ কাম কাজৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। সমগ্ৰ দেশজুৰি আজি ভাতৃভক্তিৰ মাজৰ বিশেষ বন্ধনক উজ্বলাই তোলাৰ পবিত্ৰ উৎসৱ ৰাখী বন্ধন পালন কৰা হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এন মুৰুগানে কৈছে যে সমাজত নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা চিকিৎসকসকলক সুৰক্ষা প্ৰদান কৰাটো ৰাজ্য চৰকাৰসমূহৰ অন্যতম দায়িত্ব। আৰু 15খন গ্লোবেল চাউণ্ডেশৰ 30গৰাকী স্বাস্থ্য নীতি নিৰ্ধাৰক আৰু বিশেষজ্ঞ আজিৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী ডঃ আৰজু ৰাণা দেউবাৰ সৈতে বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই শক্তি, উদ্যোগ, যোগাযোগ আৰু আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত ভাৰতৰ নেপালৰ বহুমুখী দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে ডঃ জয়শংকৰে নেপালে ভাৰতলৈ প্ৰায় 1000 মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰিব বুলি প্ৰকাশ কৰে। ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু অনন্য সাংস্কৃতিক যোগাযোগে দুই দেশৰ মাজৰ সম্পৰ্কক আগুৱাই লৈ যাব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য যে নেপালৰ বিদেশ মন্ত্ৰী ডঃ আৰজু ৰাণা দেউবা ডঃ জয়শংকৰৰ আমন্ত্ৰণমৰ্মে 5দিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। বিদেশ মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে ভাৰত আৰু নেপালৰ মাজৰ শীৰ্ষ পৰ্যায়ৰ নিয়মীয়া বিনিময় কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ডঃ দেউবা এই ভ্ৰমণলৈ আহিছে। মন্ত্ৰালয়ে লগতে কয় যে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিত নেপাল হৈছে এখন অগ্ৰাধিকাৰ দেশ। তেওঁ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে এই সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন দিল্লীত আজি ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ কাম কাজৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত বিত্তীয় সেৱা বিভাগৰ সচিব ডঃ বিবেক যোশীৰ লগতে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। বৈঠকত শ্ৰীসীতাৰমণে বেংকসমূহত জমা ধনৰ বৃদ্ধি, ঋণ জমা অনুপাত আৰু সম্পত্তি মানৰ পৰ্যালোচনা কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কেন্দ্ৰীয় চৰকাৰৰ পি এম আৱাস যোজনা, পি এম সূৰ্যঘৰ আৰু পি এম বিশ্বকৰ্মা আঁচনিৰ দৰে পদক্ষেপসমূহৰ অধীনত ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ কাম কাজৰ মূল্যায়ন কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ তৃতীয়টো কাৰ্যকালত বিত্ত বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত শ্ৰীসীতাৰমণৰ এয়া আছিল ৰাজহুৱা খণ্ডৰ বেংকৰ প্ৰথমখন পৰ্যালোচনা বৈঠক। বিত্তমন্ত্ৰীগৰাকীয়ে আঞ্চলিক গ্ৰামীণ বেংকসমূহৰ কাম কাজৰো পৰ্যালোচনা কৰিব। সমগ্ৰ দেশজুৰি আজি ভাতৃভগ্নীৰ মাজৰ বিশেষ বন্ধনক উজ্বলাই তোলাৰ পবিত্ৰ উৎসৱ ৰাখী বন্ধন পালন কৰা হয়। এই উৎসৱত ভগ্নীসকলে ভাতৃৰ হাতত ৰং বিৰঙৰ ৰাখী বান্ধি তেওঁলোকৰ সুস্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। আনহাতে ভাতৃৰ ভগ্নীৰ সুৰক্ষা আৰু সন্মান ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকক উপহাৰ প্ৰদান কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ভাতৃভগ্নীৰ পবিত্ৰ বন্ধনৰ উৎসৱ ৰাখী বন্ধন পালন কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত তথা এটা স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত সোণাপুৰ চৰকাৰী বৃদ্ধাবাসত আয়োজিত ৰাখী বন্ধনৰ কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্ৰীয়ে লগতে বৃদ্ধাশ্ৰমখনৰ আৱাসীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে গুৱাহাটীৰ এটা বৃদ্ধাবাসত ৰাখী বন্ধনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ ৰাজভৱনত ৰাখী বন্ধন উপলক্ষে সৈনিকসকলৰ বাবে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰ সেনৰ ৰেড্ডি নল্লুৱে সমাজত নাৰী সুৰক্ষাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি নাৰীসকলৰ সুৰক্ষাৰ প্ৰতি সকলোকে সহযোগিতা আগবঢ়াবলৈ আহান জনায়। তেওঁ লগতে নাৰীৰ বিৰুদ্ধে সঘনাই ঘটিবলৈ লোৱা আক্ৰমণ তথা নিৰ্যাতনৰ ঘটনাসমূহক লৈ উদ্বেগ প্ৰকাশ কৰে। ৰাখী বন্ধনৰ উৎসৱে সমাজত ভাতৃসকলক তেওঁলোকৰ ভগ্নীৰ প্ৰতি থকা দায়িত্ব সম্পৰ্কে সজাগ কৰি তোলে বুলিও ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব সংস্কৃত দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে তেওঁ ভাষাটোৰ প্ৰতি অনুৰাগী, শ্ৰদ্ধাশীল আৰু সংস্কৃত ভাষাৰ প্ৰসাৰককে কাম কৰি থকা সকলো লোককে অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতা অভিষেক মনু সিংভিয়ে আজি তেলেংগানাৰ পৰা দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী, কেইবাগৰাকীও মন্ত্ৰী আৰু এ আই চি চি তেলেংগানাৰ তত্বাৱধায়ক দীপা দাস মুন্সীয়ে তেওঁক সংগ দিয়ে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে কৈছে যে সমাজত নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা চিকিৎসকসকলক সুৰক্ষা প্ৰদান কৰাটো ৰাজ্য চৰকাৰসমূহৰ অন্যতম দায়িত্ব। আকাশবাণী চেন্নাইত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কলকাতাৰ আৰ্জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাটোৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসকৰ সুৰক্ষাৰ বিষয়টোত ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশাৱলী মৰ্মে যথোচিত পদক্ষেপ গ্ৰহণ কৰাটো অতিকৈ আৱশ্যকীয়। সংবাদ মাধ্যমসমূহৰ সকলো ধৰণৰ কাৰ্যপ্ৰণালী পৰ্যবেক্ষণ কৰি থকা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাটো সংবাদ মাধ্যমৰ কৰ্তব্য। জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে সংবাদ মাধ্যমে নিয়মীয়াকৈ তথ্য প্ৰচাৰ ব্যৱস্থা কৰা উচিত বুলিও ডঃ মুৰুগানে লগতে মন্তব্য কৰে। আজি পৰ্যালোচনা বৈঠকত তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তেলেংগানা আৰু পুডুচেৰীৰ প্ৰেছ ইনফৰমেচন ব্যুৰো, কেন্দ্ৰীয় যোগাযোগ সংস্থা, প্ৰকাশন বিভাগ, আকাশবাণী আৰু দূৰদৰ্শনৰ লগতে আন কেইবাটাও সংস্থাৰ আঞ্চলিক মুৰববীসকলে অংশগ্ৰহণ কৰে। 15খন ৰোগীৰ চাউথ দেশৰ 30গৰাকী স্বাস্থ্য নীতি নিৰ্ধাৰক আৰু বিশেষজ্ঞ আজিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিছে। বিদেশ মন্ত্ৰালয়ে স্বাস্থ্য মন্ত্ৰালয় আৰু ইণ্ডিয়ান ফাৰ্মাকোপিয়া কমিছন IPCৰ সহযোগিতাত এই ভ্ৰমণসূচীৰ আয়োজন কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নাড্ডাই আজি নতুন দিল্লীত কাৰ্যসূচী মুকলি কৰে। ভ্ৰমণৰ সময়ছোৱাত দ্ৰবীৰ চাউথৰ নীতি নিৰ্ধাৰক আৰু বিশেষজ্ঞসকলে ভাৰতীয় বিশেষজ্ঞসকলৰ সৈতে আলোচনাত মিলিত হ'ব আৰু ভাৰতীয় ফাৰ্মাকোপিয়াৰ স্বীকৃতি, সামৰ্থ্য বৃদ্ধি আৰু গুণগত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতা বিকাশৰ বিষয়ে চিন্তা চৰ্চা কৰিব। চাৰিদিনীয়া কাৰ্যসূচীৰ অধীনত গ্লোবেল চাউথৰ 30গৰাকী বিশেষজ্ঞই আগ্ৰা আৰু হায়দৰাবাদ ভ্ৰমণ কৰি তাত থকা জনৌষধি কেন্দ্ৰসমূহ, ঔষধ তথা প্ৰতিষেধক উৎপাদনকাৰী কেন্দ্ৰ আৰু গৱেষণা পৰীক্ষাগাৰসমূহ পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 23 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ বিভাগীয় ফোনিৰ অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত মহাকাশ খণ্ডত সুযোগ বৃদ্ধি সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত নতুন দিল্লীৰ ক্ষেত্ৰীয় দূৰসংবেদন কেন্দ্ৰ, উত্তৰ NRSCৰ উপ মহাপ্ৰবন্ধক ডঃ সমীৰ সাৰল আৰু ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উপ সঞ্চালক নন্দিনী হৰিনাথে অংশগ্ৰহণ কৰিব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰ ফোন কৰি মহাকাশ খণ্ডত কেৰিয়াৰ সুযোগ সন্দৰ্ভত বিশেষজ্ঞ দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে লগতে হোৱাটছএপযোগে 9280094044 নম্বৰলৈ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণী FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েল যোগেও এই অনুষ্ঠান শুনিবলৈ পাব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী ডঃ আৰ্জু ৰাণা দেৱৰ সৈতে বৈঠকত মিলিত হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন দিল্লীত আজি ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ কাম কাজৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। সমগ্ৰ দেশজুৰি আজি ভাতৃভগ্নীৰ মাজৰ বিশেষ বন্ধনক উজ্বলাই তোলাৰ পবিত্ৰ উৎসৱ ৰাখী বন্ধন পালন কৰা হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে কৈছে যে সমাজক নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা চিকিৎসকসকলক সুৰক্ষা প্ৰদান কৰাটো ৰাজ্য চৰকাৰসমূহৰ অন্যতম দায়িত্ব আৰু 15খন ৰোগীৰ চাউথ দেশৰ 30গৰাকী স্বাস্থ্য নীতি নিৰ্ধাৰ কৰা বিশেষজ্ঞ আজিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীয়ে ভাৰতলৈ আহিছে। আমাৰ এইটোৱে বাতৰি ইমানতে অন্ত পৰিছে।